তোলৈ চাই চাই মই বিহুতে কৰিলো পণ, তোকে জীৱন জুৰি লগৰী কৰাৰে মন। কোমলকৈ মুখনি দেহাতি লাৱনি মৰম লাগি যায়, মৰম লাগি যায়, চাইহে পান পলাই তোলৈ চাই চাই মই বিহুতে কৰিলো পণ। লাজতে আৰু বেছি ধুনীয়া হৈ পৰিছ, মোলৈ ঘূৰি চাবলৈ কিয়নো লাজ কৰিছ, দূৰে দূৰে থাকি মোৰ হিয়া জ্বলাই মাৰিছ। তোকে পালে জাননে মাইজান সাজিম ঘৰ এখনি মাইজান, সুখে দুখে থাকিমে মাইজান, কিনো কৰো কতে মোৰো বুজিছনে বুকুৰে বেথা, মোৰ মনৰে কথা মোৰ পিৰিটিৰ ভাষা, তোলৈ চাই চাই মই বিহুতে কৰিলো পণ। নৈ পানী বঢ়া দি বুকুৰ মৰম বাঢ়িছে, কবি জানো মনে তোৰ কেনেকুৱা কৰিছে, দুবাহুৰ মাজতে তোৰ মনে মোক বিচাৰেনে, আপোন কৰি লবিনে মাইজান, বুকুৰ মৰম দিবিনে মাইজান, মনৰ কথা কবিনে মাইজান, আলসুৱা মনে মোকে বিচাৰেনে, কাষত পাবলৈ মোক মৰম দিবলে, মোৰ মৰম পাবলে, তোলৈ চাই চাই মই বিহুতে কৰিলো পণ, তোকে জীৱন জুৰি লগৰী কৰাৰে মন। কোমলকৈ মুখনি দেহাতি লাৱনি মৰম লাগি যায়, মৰম লাগি যায়, হেঁপান পলাই তোলৈ চাই চাই মই বিহুতে কৰিলো পণ।
প্ৰিয় সংগীত প্ৰেমী, আপোনালোকৰ বহুতেই হয়তো জানে বা নেজানে অসমৰ জনপ্ৰিয় কেছেট চলগৰি চম্পা হিৰোৰ নেপথ্যৰ নায়ক গীতিকাৰ সুৰকাৰ সাজন নায়ক, যাৰ নৱসৃষ্টিৰে চাহ জনগোষ্ঠীয় উপভাষাৰ কথাও সুৰেৰে অভিনৱ চন্দেৰে লেইলা লেইলা।
শহৰ না যাবি গোরি, শহৰ না যাবি, শহৰ না যাবি গোরি, শহৰ না যাবি, শহৰ না যাবি গোরি, শহৰ না যাবি, শহৰ না যাবি গোরি, শহৰ না যাবি। গোয়া কে হাওয়া
প্রিয় সংগীত প্রেমী, প্রিয় সংগীত প্রেমী, প্রলম নকৰিব শুনিবলৈ নেপাহৰিও ৱেভৰ নিবেদন। জুবিন গাৰ্গ, সাজন নায়ক আর বর্ণালী কলিতার কণ্ঠত মৃণাল কান্তির সংগীতের সুমধুর লেলা।
ফগুয়া কে দিন নাই গেল রে, অঙ্গনা মে ধুলা উড় গেল রে, ফগুয়া কে দিন নাই গেল রে, অঙ্গনা মে ধুলা উড় গেল রে, রিঝে রঙে হাসে সবাই নাচ লাগছে, আজ হোলি কে দিন তোকে মনে পড়িছে।